মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকক অৰুণোদয় স্তৰৰ গদ্য এই সম্পৰ্কে অলপ কথা ক'ব বিচাৰিছোঁ। ইতিপূৰ্বে তোমালোকক প্ৰাক অৰুণোদয় স্তৰৰ গদ্য সম্পৰ্কে কৈছিলোঁ আৰু আজি অৰুণোদয় স্তৰৰ গদ্য সম্পৰ্কে কেইটামান কথা ক'বলৈ চেষ্টা কৰিম। ইতিপূৰ্বে তোমালোকক কোৱা হৈছিলে যে অৰুণোদয় কাকতখন প্ৰকাশ কৰাৰ সময়ছোৱাত খ্ৰীষ্টিয়ান আৰু অখ্ৰীষ্টিয়ান দুটা শ্ৰেণীৰ লেখকে তাত সাহিত্য সৃষ্টি কৰি আহিছিল। এতিয়া এই অৰুণোদয় কাকতখনে গদ্যৰীতিলৈ কি কি নতুনত্ব আনিলে, এই কথাখিনি আমি জানিব লাগিব। প্ৰথম কথা, অৰুণোদয় কাকতখনৰ জন্ম হৈছিল কাৰণেই এক শ্ৰেণীৰ অসমীয়া সাহিত্যিকৰ জন্ম হ'ল। এই কাকতৰ জৰিয়তে সাহিত্যিক জীৱনৰ পাতনি মেলা অন্যতম গদ্যকাৰজনেই হৈছে আনন্দৰাম ঢেকিয়াল ফুকন। দুটা খণ্ডত তেখেতে অসমীয়া ল'ৰাৰ মিত্ৰ নামৰ কিতাপখন প্ৰকাশ কৰিছিল আৰু অৰুণোদয়ত যিবিলাক প্ৰবন্ধ তেখেতে লিখিছিল সেইখিনিৰে এটা সংগ্ৰহ বুলি আমি বুজি ল'ব লাগিব যে অসমীয়া ল'ৰাৰ মিত্ৰ দুটা খণ্ডত প্ৰকাশ হৈছিল। মিছনেৰীসকলে সৃষ্টি কৰা গদ্যত ঢেকিয়াল ফুকনে সাৰ পানী দিয়া বুলি ক'ব লাগিব, সাৰ পানী দি পূৰ্ণ ৰূপত প্ৰতিষ্ঠা কৰিলে। মিছনেৰীসকলে যিটো গদ্য সৃষ্টি কৰিছিল তাক উন্নত কৰিলে ঢেকিয়াল ফুকনে, আৰু সেইটোকে সাৰ পানী দিয়া বুলি আমি কৈছোঁ। গতিকে তাক পূৰ্ণ ৰূপত প্ৰতিষ্ঠা কৰাত সহায় কৰিলে আনন্দৰাম ঢেকিয়াল ফুকনে। ঢেকিয়াল ফুকনে অৰুণোদয় কাকতৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল যদিও তেওঁ অৰুণোদয়ৰ বৰ্ণবিন্যাস নীতি মানি চলা নাছিল, আৰু তাৰ প্ৰমাণটো আমি অসমীয়া ল'ৰাৰ মিত্ৰ গ্ৰন্থখনৰ বৰ্ণবিন্যাস চালি বুজি পাম। অৰুণোদয় গদ্য আৰু ঢেকিয়াল ফুকনৰ গদ্য সমান্তৰাল গতিত আগবাঢ়িছিল, কিন্তু দুয়োবিধ গদ্যৰ মাজত পাৰ্থক্য আছিল। ডিম্বেশ্বৰ নেওগদেৱে মিছনেৰীৰ গদ্যৰ ভাষাক কেঁচুৱাৰ ঠুনুকথানাক মাতৰ দৰে মিঠা বুলি কৈছে আৰু ঢেকিয়াল ফুকনৰ ভাষা পুৰঠ অসমীয়া ভাষাৰ নিদৰ্শন বুলি কৈছে। ঢেকিয়াল ফুকনৰ ৰচনাত ইংৰাজী, সংস্কৃত আৰু থলুৱা ভাষাৰ শব্দ সম্ভাৰৰ সংমিশ্ৰিত ৰূপ এটা দেখা পোৱা যায়, যিখিনি অৰুণোদয় গদ্যত পোৱা নগৈছিল। ঢেকিয়াল ফুকনৰ গদ্যৰ বাক্যবিন্যাস পদ্ধতিয়ে আধুনিক অসমীয়া গদ্যৰ আত্মপ্ৰতিষ্ঠাত বিশেষভাৱে অৰিহণা যোগোৱাৰ লগতে অসমীয়া গদ্যক মাৰ্জিত ৰূপত গঢ় দিলে। ইয়াৰ পিছতে আমি গুণাভিৰাম হেমচন্দ্ৰ বৰুৱাৰ আধুনিক গদ্য সম্পৰ্কেও জানিব লাগিব। মিছনেৰী গদ্যত ব্যৱহাৰ কৰা বানান ৰীতি এই দুয়োজন লেখকে বিৰোধিতা কৰিছিল। হেমচন্দ্ৰ বৰুৱাৰ হাতত সৃষ্ট অসমীয়া ব্যাকৰণ, হেমকোষ অভিধান, এই দুই মূলৰ আধাৰে আধুনিক অসমীয়া ভাষা আৰু গদ্য ৰীতিক এক নতুন ৰূপ প্ৰদান কৰিলে। হেমচন্দ্ৰ বৰুৱা আধুনিক অসমীয়া ভাষাৰ পাণিনি স্বৰূপ। আধুনিক অসমীয়া বৰ্ণবিন্যাস পদ্ধতিৰ সুস্থিৰতা নিৰূপণ তেওঁৰ ডাঙৰ কৃতি। ডক্টৰ মহেশ্বৰ নেওগে কৈছে, আজিৰ অসমীয়া ভাষা বিশেষত্বমূলকভাৱে হেমচন্দ্ৰ বৰুৱাৰ ভাষা, গুণাবিৰাম বৰুৱাৰ হাতত আধুনিক নাটক, জীৱনী, প্ৰবন্ধ, আধুনিক পদ্ধতিৰ বুৰঞ্জী, ভ্ৰমণ বৃত্তান্ত আদি আধুনিক কথা সাহিত্যৰ ন ন ৰূপৰ উন্মেষ ঘটিছিল। মুঠতে হেমচন্দ্ৰ আৰু গুণাভিৰামৰ হাততে ঘাইকৈ আধুনিক অসমীয়া গদ্য শৈলী প্ৰতিষ্ঠিত হয় আৰু আধুনিক কথা সাহিত্যৰ কেইবাটাও দিশ নিৰ্মাণৰ শুভাৰম্ভ কৰে। এই কথাখিনি আমি অৰুণোদয়ৰ স্তৰৰ গদ্যৰ মাজতো সোমোৱাব লাগিব, বা হেমচন্দ্ৰ গুণাভিৰামৰ গদ্যৰ কথা লিখিবলৈ যোৱাৰ আগতেও পাতনি স্বৰূপে এই কথাখিনি লিখিব লাগিব। ইয়াৰ পিছত আৰু কেইটামান কথা আমি এইখিনিতে সংযোগ কৰিব বিচাৰিছোঁ। অৰুণোদয়খনৰ জন্ম হৈছিল 1846 চনত আৰু অৰুণোদয়খনে যে অসমীয়া আধুনিক গদ্যৰ ভেটি নিৰ্মাণ কৰিছিল এই কথা ইতিমধ্যে তোমালোকক কোৱা হৈছে, কিন্তু তেওঁলোকে অসমীয়া গদ্যৰ নিভাঁজ, অসমীয়া ঠাঁচটো ৰক্ষা কৰিব পৰা নাছিল। ভাষা আৰু ব্যাকৰণৰ স্বকীয় ৰীতিৰ আৰ্হি স্থাপন কৰি অসমীয়াৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ যাত্ৰা মিছনেৰীসকলেই শুভাৰম্ভণি কৰিলে। তাৰ ভিতৰত ডক্টৰ নাথান ব্ৰাউন, ডক্টৰ মাইলছ ব্ৰনছন, একে গাৰ্নী আদি খ্ৰীষ্টান লেখকসকলৰ কথা তোমালোকক ইতিমধ্যে কোৱা হৈছে। আনন্দৰাম ঢেকিয়াল ফুকনৰ যি প্ৰতিভা আৰু শক্তিশালী যি অভিযান, সেই অভিযানৰ বিষয়ে আমি এতিয়া আলোচনা কৰিছোঁ। এই সময়ছোৱাতে পাদ্ৰীসকলৰ দ্বাৰা সৃষ্টি হোৱা বৰ্ণবিন্যাস ৰীতি আৰু হেমচন্দ্ৰ বৰুৱাৰ সংস্কৃত বৰ্ণবিন্যাস ৰীতিৰ মাজত এটা সংঘৰ্ষ হৈছিল। শেষত হেমচন্দ্ৰ বৰুৱাৰ বৰ্ণবিন্যাস পদ্ধতিয়ে আদৰ্শ গদ্যৰ বাট প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছিল। এইখিনিলৈকে আমি কথাখিনি জুকিয়াই লিখিব লাগিব আৰু আনন্দৰাম ঢেকিয়াল ফুকনৰ যিটো গদ্যশৈলী সেই বিষয়েও আমি লিখিব লাগিব। এইখিনিলৈকে আমি অন্তৰ্ভুক্ত কৰিম অৰুণোদয়ৰ স্তৰৰ, অৰুণোদয় স্তৰৰ গদ্য। ইয়াৰ পিছত হেমচন্দ্ৰ গুণাভিৰামৰ গদ্য কথা আহিব। হেমচন্দ্ৰ গুণাভিৰামৰ পৰৱৰ্তী কেইজনমান গদ্যানুৰাগীৰ ভিতৰত পদ্মাৱতী দেৱী ফুকননী, লম্বোদৰ বৰা, কমলাকান্ত ভট্টাচাৰ্য, ৰত্নেশ্বৰ মহন্ত আদিৰ নাম ল'ব লাগিব। তেওঁলোক হৈছে পিছৰ, কিন্তু আগৰ সময়ছোৱাত হেমচন্দ্ৰ বৰুৱা আৰু গুণাভিৰাম বৰুৱা এই দুয়োজনে অসমীয়া গদ্য সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত যথেষ্ট অৱদান আগবঢ়াই থৈ গৈছে, এই বিষয়ে আমি উল্লেখ কৰিব লাগিব। এই দুজন নিষ্ঠাবান সাহিত্যিকৰ হাততেই অসমীয়া গদ্য সাহিত্যই ঠন ধৰি উঠাৰ সময়তে একে গাৰ্ণীৰ ক্ৰমে এলোকেচি বেশ্যাৰ কথা, ফুলমণি আৰু কৰুণাৰ কাহিনী আৰু পদ্মাৱতী দেৱী ফুকননীয়ে সুধৰ্মাৰ উপাখ্যান আদি পুথি ৰচনা কৰাটো এই সময়ৰ উল্লেখযোগ্য পদক্ষেপ। অসমীয়া গদ্যৰ শ্ৰীবৃদ্ধিত জ্ঞানোদয়, লৰাবোধ আদি গ্ৰন্থৰ স্ৰষ্টা তথা বিভিন্ন প্ৰবন্ধৰ ৰচয়িতা লম্বোদৰ বৰা আৰু দ্ৰৌপদী হৰণ নাটৰ নাট্যকাৰ ৰত্নেশ্বৰ মহন্তয়ো বৰঙণি যোগাই গৈছে। আলংকাৰিক, শ্ৰুতিমধুৰ তথা তেজস্বী ভাষাৰ প্ৰয়োগেৰে লম্বোদৰ বৰাই আধুনিক গদ্য ৰীতিত বিশেষ মাত্ৰা সংযোজন কৰিছিল। আজি আমি এইখিনি কথালৈকে আলোচনা কৰিলোঁ। ক্ৰম অনুযায়ী ইয়াৰ পিছত আমি জোনাকী যুগৰ গদ্যৰ বিষয়ে আলোচনা কৰিম। পিছৰ ক্লাছত তোমালোকক জোনাকী যুগৰ গদ্য আৰু ক্ৰমে যুদ্ধোত্তৰ যুগৰ গদ্য আৰু সাম্প্ৰতিক কালৰ গদ্য সম্পৰ্কে আমি অলপ অলপ পাঠ আগবঢ়াই দি যাম। গতিকে আজি তোমালোকে এইখিনিকে অসমীয়া সাহিত্যৰ ৰূপৰেখা, অসমীয়া সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত দুইখন মেলি ল'বা আৰু তাৰ পৰা ভালদৰে পঢ়ি বুজি লিখিবলৈ যত্ন কৰিবা। ধন্যবাদ।